গীতমালা 100 অধ্যায় ধন্যবাদার্থক গীত। হে সমুদায় পৃথিৱী, তোমালোকে জিহুৱাৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা, আনন্দ মনেৰে জিহুৱাৰ সেৱা কৰা, আনন্দ গানেৰে সৈতে তেওঁৰ উপস্থিতিৰ সন্মুখলৈ আহা। তোমালোকে ইয়াকে জানা যে জিহুৱাই ঈশ্বৰ, তেওঁৱেই আমাক নিৰ্মাণ কৰিলে, আমি তেওঁৰেই, আমি তেওঁৰ প্ৰজা আৰু তেওঁৰ চৰণীয়া পথাৰৰ মেৰচাক। তেওঁ ধন্যবাদ কৰি তেওঁ দুৱাৰবোৰত প্ৰৱেশ কৰা, তেওঁৰ প্ৰশংসা কৰি তেওঁৰ চোতালকেইখনত সোমোৱা, তেওঁৰ স্তুতি কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা, কিয়নো জিহুৱা মংগলময়, তেওঁ দয়া চিৰকাল স্থায়ী, তেওঁৰ বিশ্বস্ততা পুৰুষে পুৰুষে স্থায়ী।